এয়া আকাশবাণী। এতিয়াৰ বাতৰিৰ সৈতে মই জিন্দি ৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্তে নতুনকৈ নিযুক্তিপ্ৰাপ্ত পাঁচগৰাকী ন্যায়াধীশৰ আজি শপতবাক্য পাঠ কৰোৱা। চি বি এছ ইৰ অধীনৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ উত্তৰ বহী স্কেন কপি পুনৰ মূল্যায়নৰ বাবে আজি লাইভ পৰ্টেল মুকলি কৰা হৈছে। দেশত এতিয়ালৈকে কোনো লোকৰ দেহত ইবোলা ভাইৰাছৰ সংক্ৰমণ চিনাক্ত হোৱা নাই বুলি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। 2025-26 বিত্তীয় বৰ্ষত ভাৰতে 73,890 কোটি টকাতকৈও অধিক মূল্যৰ 19 লাখ মেট্ৰিক টনতকৈও অধিক সাগৰীয় খাদ্য ৰপ্তানি কৰিছে আৰু চলিত বৰ্ষৰ ফিফা বিশ্বকাপৰ খেলসমূহ জি এণ্টাৰটেইনমেণ্টৰ বিভিন্ন চেনেলত সম্প্ৰচাৰ কৰা হ'ব। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্তে নতুনকৈ নিযুক্তিপ্ৰাপ্ত পাঁচগৰাকী ন্যায়াধীশক আজি শপতবাক্য পাঠ কৰোৱায়। ন্যায়াধীশ শীল নাগু, শ্ৰী চন্দ্ৰশেখৰ, সঞ্জীৱ সচদেৱ আৰু অৰুণ পল্লীৰ লগতে জ্যেষ্ঠ অধিবক্তা ভি মোহনে সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে। উল্লেখযোগ্য যে উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে অনুমোদন জনোৱা মতে কেন্দ্ৰীয় চৰকাৰে এই পাঁচোগৰাকী ন্যায়াধীশক সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি দিয়ে। যোৱা 22 আৰু 27 মে'ত অনুষ্ঠিত এখন বৈঠকত কলেজিয়ামে এই পাঁচোগৰাকী ন্যায়াধীশ তথা জ্যেষ্ঠ অধিবক্তাক উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি দিবলৈ কেন্দ্ৰীয় চৰকাৰলৈ প্ৰস্তাৱ আগবঢ়াইছিল। চৰকাৰে সেই মৰ্মে তেওঁলোকক উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি দিয়ে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত কেন্দ্ৰীয় আইন আৰু ন্যায়মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে কয় যে ৰাষ্ট্ৰপতিয়ে মুখ্য ন্যায়াধীশৰ পৰামৰ্শক্ৰমে পাঁচোগৰাকী ব্যক্তিক উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নাম ঘোষণা কৰে। বৰ্তমান মুখ্য ন্যায়াধীশকে ধৰি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ সংখ্যা 38লৈ বৃদ্ধি হৈছে। চি বি এছ ইৰ অধীনৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ উত্তৰ বহীৰ স্কেন কপি পুনৰ মূল্যায়নৰ বাবে আজি লাইভ পৰ্টেল মুকলি কৰা হৈছে। অহা 6 জুন পৰ্যন্ত এই পৰ্টেল মুকলি থাকিব বুলি চি বি এছ ইয়ে প্ৰকাশ কৰিছে। বোৰ্ডে এটা বিবৃতিযোগে কয় যে উত্তৰ বহীৰ স্কেন কপি লাভ কৰা শিক্ষাৰ্থীসকলেহে এই সুবিধা লাভ কৰিব। সুৰক্ষাজনিত কাৰণত আধাৰ প্ৰত্যায়িতকৰণৰ ব্যৱস্থাও এই সুবিধাত সংলগ্ন কৰা হৈছে। আধাৰ নম্বৰ নথকা শিক্ষাৰ্থীসকলে পিতৃ মাতৃ, অভিভাৱক বা অন্য নিকটাত্মীয় আধাৰ নম্বৰ ব্যৱহাৰ কৰিব পাৰিব। চি বি এছ ইৰ সূত্ৰই প্ৰকাশ কৰা মতে প্ৰতিখন উত্তৰ বহী মূল্যায়নৰ বাবদ ছাত্ৰ ছাত্ৰীয়ে 100 টকাকৈ আৰু প্ৰতিটো প্ৰশ্নৰ মূল্যায়নৰ বাবদ 25 টকাকৈ আদায় দিব লাগিব। এই মাচুল অনলাইন পদ্ধতি অৰ্থাৎ ইউ পি আই, ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড অথবা নেট বেংকিং ব্যৱস্থাৰে দিব পাৰিব। ইয়াৰ বাবে চি বি এছ ইয়ে মুকলি কৰা ভিডিঅ' চাই এই ব্যৱস্থা সম্পৰ্কে সবিশেষ অৱগত হবলৈ আহ্বান জনোৱা হৈছে। উল্লেখযোগ্য যে বোৰ্ড পৰীক্ষাৰ নম্বৰত অসন্তুষ্ট ছাত্ৰ ছাত্ৰীক উত্তৰ বহী পুনৰ পৰীক্ষা কৰাৰ সুযোগ প্ৰদান কৰাৰ বাবে কৰ্তৃপক্ষই যোৱা 26 মে'ত অনলাইন পৰ্টেল লাইভ হ'ব বুলি ঘোষণা কৰিছিল যদিও কাৰিকৰী বিজুতিৰ বাবে 1 জুনলৈ এই সময় বৃদ্ধি কৰা হৈছিল। অৱশ্যে কালি অনলাইন পৰ্টেলটো মুকলি কৰিব পৰা নগ'ল। দেশত এতিয়ালৈকে কোনো লোকৰ দেহত ইবোলা ভাইৰাছৰ সংক্ৰমণ চিনাক্ত হোৱা নাই বুলি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। মন্ত্ৰালয়ে যোৱা 21 দিনৰ ভিতৰত ইবোলা ভাইৰাছ সংক্ৰমিত কোনো ঠাই ভ্ৰমণ কৰা আৰু জ্বৰ, মূৰৰ বিষ, মাংসপেশীৰ বিষ, ডায়েৰিয়া, ৰক্তক্ষৰণকে ধৰি সন্দেহজনক লক্ষণ থকা লোকক আছুতীয়াকৈ থকাৰ লগতে স্থানীয় স্বাস্থ্য বিভাগৰ সৈতে যোগাযোগ কৰিবলৈ পৰামৰ্শ দিছে। তদুপৰি এনে অসুবিধা দেখা পোৱা মাত্ৰেই 1075 হেল্পলাইন নম্বৰলৈ ফোন কৰি পৰামৰ্শ গ্ৰহণ কৰিবলৈ কোৱা হৈছে। এই ৰোগৰ ক্ষেত্ৰত আগতীয়া চিনাক্তকৰণে বহু লোকৰ জীৱন ৰক্ষা কৰিব পাৰে বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। 2025-26 বিত্তীয় বৰ্ষত ভাৰতে 73,890 কোটি টকাতকৈও অধিক মূল্যৰ 19 লাখ মেট্ৰিক টনতকৈও অধিক সাগৰীয় খাদ্য ৰপ্তানি কৰিছে। সাগৰীয় সামগ্ৰী ৰপ্তানি উন্নয়ন কৰ্তৃপক্ষৰ অধ্যক্ষ পি জৱাহৰে প্ৰকাশ কৰা অনুসৰি সাম্প্ৰতিক গোলকীয় প্ৰত্যাহ্বান সত্বেও এই পৰিমাণ আৰু মূল্য দুয়োটা ক্ষেত্ৰতে সাগৰীয় খাদ্যৰ ক্ষেত্ৰত ভাৰতৰ সৰ্বকালৰ শ্ৰেষ্ঠ ৰপ্তানি হিচাপে পৰিগণিত হৈছে। তেওঁ কয় যে এই সময়ছোৱাত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু চীনে ভাৰতৰ পৰা সৰ্বাধিক সাগৰীয় খাদ্য আমদানি কৰিছে। ৰপ্তানি কৰা খাদ্যসমূহৰ ভিতৰত বৰফত সংৰক্ষণ কৰা মিছা মাছৰ পৰিমাণ সৰ্বাধিক বুলি তেওঁ জানিবলৈ দিয়ে। এই ৰপ্তানিৰ পৰিমাণ 49,000 কোটি টকাতকৈও অধিক বুলি শ্ৰীজৱাহৰে উল্লেখ কৰে। তেওঁ কয় যে ইয়াৰ পাছতে বৰফত সংৰক্ষণ কৰি ৰখা সাগৰীয় মাছ দ্বিতীয় সৰ্বাধিক ৰপ্তানিকৃত সাগৰীয় খাদ্যৰূপে পৰিগণিত হৈছে। এই ৰপ্তানিৰ পৰিমাণ 5,658 কোটি টকাতকৈ অধিক বুলি তেওঁ প্ৰকাশ কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে মধ্যপ্ৰদেশৰ মুখ্য সচিবলৈ প্ৰসূতিৰ মৃত্যুৰ সন্দৰ্ভত এখন জাননী জাৰি কৰিছে। উল্লেখযোগ্য যে এটা বছৰৰ ভিতৰতে ৰাজ্যখনৰ সিদ্ধি জিলাৰ 53গৰাকী সন্তান সম্ভৱা মহিলা প্ৰসৱৰ পূৰ্বে আৰু পাছত মৃত্যুমুখত পৰে। এই সন্দৰ্ভত বিস্তৃত তথ্য বিচাৰি আয়োগে মুখ্য সচিবলৈ জাননী জাৰি কৰিছে। গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে আৱৰ্জন আৰু বিদেশী নীতি 2025ৰ অধীনত পঞ্জীয়নৰ সময়সীমা আৰু আবেদনৰ ক্ষেত্ৰত কিছু পৰিৱৰ্তন সাধন কৰি আৱৰ্জন আৰু বিদেশী সংশোধনী নীতি 2026 সন্দৰ্ভত জাননী জাৰি কৰিছে। এই অনুসৰি ভাৰতলৈ অহাৰ 180 দিনৰ ভিতৰত পঞ্জীয়ন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ কোৱা হৈছে। ইয়াৰ আগেয়ে 180 দিনীয়া সময়সীমা শেষ হোৱাৰ পাছতো 14 দিনৰ ভিতৰত পঞ্জীয়ন সম্পূৰ্ণ কৰাৰ সুবিধা দিয়া হৈছিল। সংশোধনী অনুসৰি জৰুৰী পৰিস্থিতিতহে কেৱল বিলম্ব হলেও পঞ্জীয়নৰ সুবিধা দিয়া হ'ব। দক্ষিণ কোৰিয়াৰ হানুৱা এৰস্পেচৰ প্ৰতিৰক্ষা সঁজুলি নিৰ্মাণ খণ্ডত হোৱা বিস্ফোৰণৰ বাবে প্ৰকল্পটোৱে আজি ইয়াৰ উৎপাদন কাৰ্য বন্ধ ৰাখিছে। এই বিস্ফোৰণত 5 জন লোক নিহত হোৱাৰ লগতে 2 জন অন্য ব্যক্তি আহত হয়। আৰক্ষীয়ে এই দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ নিৰ্ণয় কৰিবৰ বাবে যুটীয়া অনুসন্ধানৰ পোষকতা কৰিছে। উল্লেখযোগ্য যে দক্ষিণ কোৰিয়াৰ এই প্ৰকল্পটোত প্ৰতিৰক্ষা সঁজুলি নিৰ্মিত হয় আৰু ই এটা গোপন প্ৰতিৰক্ষা কাৰখানা। এই প্ৰকল্পতেই বিভিন্ন অস্ত্ৰ শস্ত্ৰকে ধৰি ৰকেট লঞ্চাৰ আৰু ক্ষেপণাস্ত্ৰ প্ৰস্তুত কৰা হয়। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আজি দক্ষিণ আফ্ৰিকাৰ উপ ৰাষ্ট্ৰপতি পল মাচেটাইলক নতুন দিল্লীত সাক্ষাৎ কৰে। এটা বাৰ্তাত মন্ত্ৰী ডঃ জয়শংকৰে কয় যে এই সাক্ষাৎকালত দুয়োগৰাকী নেতাই বাণিজ্য, বিনিয়োগ, লঘু, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ, ডিজিটেল তথা আন্তঃগাঁথনি খণ্ড বিষয়ত আলোচনা কৰে। ডঃ জয়শংকৰে দুয়োখন দেশৰ বন্ধুত্বপূৰ্ণ অংশীদাৰিত্ব শক্তিশালী কৰাৰ বাবে দক্ষিণ আফ্ৰিকাৰ উপ ৰাষ্ট্ৰপতিগৰাকীৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ প্ৰশংসা কৰে। ডঃ জয়শংকৰে কয় যে ভাৰত আৰু দক্ষিণ আফ্ৰিকাই আন্তঃৰাষ্ট্ৰীয় মঞ্চত ঘনিষ্ঠভাৱে কাম কৰাৰ বাবে সন্মত হৈছে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে কালি নতুন দিল্লীত দলৰ জ্যেষ্ঠ বিষয়ববীয়া আৰু কৰ্মীসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত সাংসদ তথা দলৰ মুখপাত্ৰ ডঃ সম্বিত পাত্ৰই নৰেন্দ্ৰ মোদী চৰকাৰৰ 12 বছৰজোৰা সেৱা, সাংগঠনিক সম্প্ৰসাৰণ আৰু সমাজৰ বিভিন্ন শ্ৰেণীক সামৰি লোৱাৰ উদ্দেশ্যে দলৰ বিভিন্ন ভৱিষ্যৎ উদ্যমৰ বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে কেন্দ্ৰত মোদী চৰকাৰে 12 বছৰ সম্পূৰ্ণ কৰিছে আৰু প্ৰধানমন্ত্ৰীগৰাকীৰ নেতৃত্বত প্ৰতিটো খণ্ডতে দেশৰ চকুত লগা উন্নয়ন জনসাধাৰণে প্ৰত্যক্ষ কৰিছে। সম্প্ৰতি দেশৰ 22খন ৰাজ্যত ভাৰতীয় জনতা পাৰ্টি আৰু NDA শাসনত আছে বুলি শ্ৰীপাত্ৰই উল্লেখ কৰে। চলিত বৰ্ষৰ ফিফা বিশ্বকাপৰ খেলসমূহ জি এণ্টাৰটেইনমেণ্টৰ বিভিন্ন চেনেলত সম্প্ৰচাৰ কৰা হ'ব। জি এণ্টাৰটেইনমেণ্টে 2034 চন পৰ্যন্ত ফিফাৰ সকলো অনুষ্ঠান মিডিয়া স্বৰ্ত ক্ৰয় কৰিছে। সেই অনুসৰি বিশ্বকাপৰ খেলসমূহ ইউনাইটেড এইড স্পৰ্টছ লিনিয়াৰ টিভিত সম্প্ৰচাৰ হ'ব। একেদৰে G5ত খেলসমূহৰ লাইভ ষ্ট্ৰিমিং কৰা হ'ব। U17 বিশ্বকাপৰ খেলসমূহ জিত সম্প্ৰচাৰ কৰা হ'ব। উল্লেখযোগ্য যে অহা 11 জুনত চলিত বৰ্ষৰ ফুটবল বিশ্বকাপৰ খেলসমূহ আৰম্ভ হ'ব। খেলসমূহ আমেৰিকা, মেক্সিকো আৰু কানাডাত অনুষ্ঠিত হ'ব। ভাৰতে কালি জাপানত কাকা মিম গহাৰাত চলি থকা 18 বছৰ অনুৰ্ধ পুৰুষৰ এছীয় কাপ হকী প্ৰতিযোগিতাৰ পুল এৰ নিজৰ তৃতীয়খন খেলত কোৰিয়াক 4-1 গ'লত ব্যৱধানত পৰাস্ত কৰে। ভাৰতৰ হৈ অধিনায়ক কেতন কুচুৱাহাই খেলখনৰ 3:37 এটাকৈ গ'ল দিয়াৰ লগতে বৰিন্দৰ সিঙে 5 আৰু শ্বাহৰুখ আলীয়ে 54 মিনিটত আন 2টা গ'ল দিয়ে। কোৰিয়াৰ হৈ অধিনায়ক ইউন জায়েহয়কে 21 মিনিটত একমাত্ৰ গ'লটো পৰিশোধ কৰে। এই জয়ৰ সুবাদত ভাৰত সম্প্ৰতি 6 পইণ্টেৰে পুল এত প্ৰথম স্থানত আছে। প্ৰতিটো পুলৰ পৰা শীৰ্ষ দল দুটাই ছেমি ফাইনেললৈ অগ্ৰসৰ হ'ব। ভাৰত কাইলৈ পৰৱৰ্তী তথা পুল পৰ্যায়ৰ নিজৰ অন্তিম খেলখনত চীনা টাইপেইৰ মুখামুখি হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্তে নতুনকৈ নিযুক্তিপ্ৰাপ্ত 5গৰাকী ন্যায়াধীশক আজি শপতবাক্য পাঠ কৰোৱায়। CBSEৰ অধীনৰ 10ম আৰু 12ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ উত্তৰ বহীৰ স্কেন কপি পুনৰ মূল্যায়নৰ বাবে আজি লাইভ পৰ্টেল মুকলি কৰা হৈছে। দেশত এতিয়ালৈকে কোনো লোকৰ দেহত ইবোলা ভাইৰাছৰ সংক্ৰমণ চিনাক্ত হোৱা নাই বুলি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। দুহেজাৰ পঁচিছ ছাব্বিছ বিত্তীয় বৰ্ষত ভাৰতে 73,890 কোটি টকাতকৈও অধিক মূল্যৰ 19 লাখ মেট্ৰিক টনতকৈও অধিক সাগৰীয় খাদ্য ৰপ্তানি কৰিছে আৰু চলিত বৰ্ষৰ ফিফা বিশ্বকাপৰ খেলসমূহ জি এণ্টাৰটেইনমেণ্টৰ বিভিন্ন চেনেলত সম্প্ৰচাৰ কৰা হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই, পৰৱৰ্তী বাতৰি 3 বজাত শুনিবলৈ পাব।